এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যত অক্টোবৰৰ পৰা জানুৱাৰীলৈ 8খন গ্ৰন্থমেলাৰ আয়োজন। স্বাধীনতা দিৱসলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ত্ৰিৰংগ সমলয় কাৰ্যসূচী। বিশিষ্ট সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ আজি দ্বাবিংশ পুণ্যতিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু দিল্লীত 19 আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্ৰতিষ্ঠানটো উত্তৰ পূবৰ দ্বিতীয় আৰু দেশৰ 22 সংখ্যক আই আই এম হিচাপে পৰিগণিত হ'ব। ইয়াৰ আগেয়ে শ্বিলঙত 2007 চনত আই আই এম প্ৰতিষ্ঠা কৰা হৈছিল। এই প্ৰতিষ্ঠানটো নিৰ্মাণত 500 কোটি টকাৰো অধিক ধন ব্যয় কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই পদক্ষেপে গুৱাহাটীত উত্তৰ পূবক শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও আশা কৰা হৈছে। ইতিমধ্যে মহানগৰীখনত আই আই টি, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী থকাৰ লগতে চাংচাৰীত এইমছ প্ৰতিষ্ঠা কৰা হৈছে। নতুনকৈ প্ৰতিষ্ঠা কৰিবলগীয়া আই আই এমে উত্তৰ পূৰ্বাঞ্চলত ব্যৱস্থাপনা শিক্ষাৰ দিশত থকা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলিও আশা কৰা হৈছে। প্ৰতিষ্ঠানটোৱে উচ্চমানৰ শিক্ষা আৰু গৱেষণাৰ সুবিধাৰে শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ লগতে উদ্যমিতা আৰু সামৰ্থ বৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এই বছৰ ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই এই কথা প্ৰকাশ কৰে। সেই অনুসৰি 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ বঙাইগাঁও, 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ লখিমপুৰ, 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ নলবাৰী, 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ যোৰহাট, 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ তিনিচুকীয়া, 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ শিলচৰ আৰু 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ মঙলদৈত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। গুৱাহাটীত এইবাৰ হ'বলগীয়া অসম গ্ৰন্থমেলা পূৰ্বৰ 12 দিনৰ ঠাইত 14 দিনীয়াকৈ আয়োজন কৰা হ'ব। বিগত বছৰৰ দৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ৰাজ্যত আজি পুনৰ 2খন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াৰ ডিগবৈত হ'বলগীয়া ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে শোণিতপুৰৰ ৰঙাপাৰাত হ'বলগীয়া ৰঙাপাৰা সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা 49লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত 39খন সমজিলা সংযোজন কৰা হৈছিল। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ, প্ৰশাসনিক ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থা নিশ্চিত কৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰয়োজনীয় সুবিধা লাভ কৰাত সহায় কৰিব। ডিগবৈ সমজিলাৰ আজিৰ কাৰ্যসূচী সন্দৰ্ভত এয়া তিনিচুকীয়াৰ পৰা আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণ।
প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন হিচাপে উদ্বোধন কৰিবলগীয়া তিনিচুকীয়া জিলাৰ ডিগবৈ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। তিনিচুকীয়া জিলাৰ টিংৰাই ৰাজহুৱা খেলপথাৰত আয়োজন কৰা সমজিলা আয়ুক্ত কাৰ্যালয় ডিগবৈ উদ্বোধনী অনুষ্ঠানত সমজিলাৰ উদ্বোধক হিচাপে অসম চৰকাৰৰ শ্ৰম কল্যাণ, চাহ জনজাতি, আদিবাসী কল্যাণ, কাৰাগাৰ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধন কৰিব। অনুষ্ঠানত উপস্থিত থাকিব ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন। ডিগবৈ সমজিলা ঘোষণা কৰাৰ পিছত তিনিচুকীয়া জিলাত মুঠ 5খন সমজিলা গঠন হ'ব। কালি মাকুম সমজিলা গঠন হৈছিল। একোটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলক লৈ গঠন কৰা সমজিলাত ৰাইজৰ বিভিন্ন কাৰ্য সম্পাদন কৰা হ'ব, যাৰ বাবে ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। কিয়নো এতিয়া নিজৰ বিভাগীয় কাম থাকিলে সমজিলা আয়ুক্তৰ কাৰ্যালয়তে কৰিব পাৰিব। জনসাধাৰণক প্ৰশাসনৰ কাম কাষ চপাই অনাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে শলাগ লৈছে। ডিগবৈ সমজিলা উদ্বোধনী অনুষ্ঠানত ৰাইজৰ উপস্থিতি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে কামনা কৰিছে।
উল্লেখযোগ্য যে কালি ৰাজ্যত 8খন নতুন সমজিলা সংযোজন কৰা হয়। কামৰূপ জিলাৰ বকছয়গাঁও আৰু পলাশবাৰী সমজিলা, শোণিতপুৰৰ বৰচলা, যোৰহাটৰ মৰিয়নী আৰু তিয়ক, তিনিচুকীয়াৰ মাকুম, কাছাৰৰ ঢলাই আৰু গোৱালপাৰা জিলাৰ দুধনৈ সমজিলা কালি আনুষ্ঠানিকভাৱে সংযোজন কৰা হয়। স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনীকে ধৰি বিভিন্ন দলসমূহে প্ৰতিদিনে পেৰেডৰ অনুশীলন চলাই আছে। আনহাতে যোৱা 2 আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন জিলাৰ প্ৰশাসনে সমদল আদিৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঘৰে ঘৰে তিৰংগ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তিৰংগ সমলয় কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই উপলক্ষে আজি বিয়লি আয়োজন কৰা কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। যশস্বী সাহিত্যিক কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাবিংশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আৰোহণ প্ৰেক্ষাগৃহত আজি বিয়লিৰ ভাগত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ডঃ শইকীয়াৰ অৱদান সন্দৰ্ভত বিশিষ্ট নাট্যকৰ্মী আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বিষয়া নয়ন প্ৰসাদে এইদৰে কয়।
চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ পৰিচালক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল বহু গুণেৰে বিভূষিত এগৰাকী ব্যক্তি, যিগৰাকীৰ অৱদান আমাৰ সমাজত আজিও অতি প্ৰয়োজনীয় হৈ আছে। তেখেতৰ সৈতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আছিল এক দীঘলীয়া সম্পৰ্ক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে তেখেতে প্ৰযোজনা কৰা ধাৰাবাহিক নাটসমূহ জোনাকীৰ বিয়া, শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, দেউতা, আগন্তুক, এইবোৰ খুবেই জনপ্ৰিয় হৈছিল আৰু আজিও শ্ৰোতাৰ অনুৰোধত সেইবোৰ প্ৰচাৰ কৰি থকা হয়। ভ্ৰাম্যমান থিয়েটাৰৰ বাবে তেখেতে প্ৰায় 26খন নাটক ৰচনা কৰিছিল আৰু সেই নাটসমূহে ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰযোজনাৰ দিশটো যথেষ্ট উন্নত কৰি তুলিছিল। ইয়াৰ উপৰিও তেখেতে কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু সেই চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ চিনেমাই সমগ্ৰ দেশতে এক বিশেষ পৰিচিতি লাভ কৰিছিল আৰু অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখন যথেষ্ট উন্নত কৰি তুলিছিল বুলি আমি নিশ্চয়কৈ ক'ব পাৰোঁ। ডক্টৰ শইকীয়াই প্ৰান্তিক নামৰ যিখন আলোচনী, সেইখনৰ সম্পাদনাৰ ক্ষেত্ৰতো মুখ্য ভূমিকা লৈ সেই আলোচনীখন অকল অসমতে নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত য'ত অসমীয়া লোকসকল আছে সেইসকলৰ মাজতো জনপ্ৰিয় কৰি তুলিছিল। তেখেতৰ আজিৰ এই পবিত্ৰ মৃত্যু তিথি আমি শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতৰ কৰ্মৰাজিৰে তেখেত সদায় আমাৰ মাজত উজ্বলি থাকিব।
গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰত কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্ৰতিষ্ঠানখনে জাননী অবিহনে হঠাৎ 10 গুণ পৰ্যন্ত চিকিৎসা মাচুল বৃদ্ধি কৰাত ৰোগী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বতে চিকিৎসা প্ৰতিষ্ঠানখনৰ পঞ্জীয়ন মাচুল 100 টকা আছিল যদিও বৰ্তমান এই মাচুল 360 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে জেনেৰেল বেডৰ ভাড়া 200 টকাৰ পৰা 1,500 টকালৈ বৃদ্ধি কৰা হৈছে। এজনীয়া কেবিনৰ ভাড়া 3,000 টকাৰ পৰা 4,500 টকালৈ, শ্বেয়াৰিং কেবিন 2,000 টকাৰ পৰা 3,000 টকালৈ আৰু ICU-ৰ ভাড়া 1,500 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। তেজ পৰীক্ষাৰ মাচুল 1,200 টকাৰ পৰা 2,400 টকালৈ আৰু চিটি স্কেনৰ মাচুল 4,500 টকাৰ পৰা 6,500 টকালৈ বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পূৰ্বতে ৰোগীৰ বাবে কেমো বিনামূলীয়া আছিল যদিও এতিয়াৰে পৰা 8টাতকৈ অধিক ব্যয়বহুল বিনামূলীয়া কেমো ৰোগীক দিয়া বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পৰিৱৰ্তে ৰোগীসকলে এই কেমো নিজাববীয়াকৈ ক্ৰয় কৰিব লাগিব। আনহাতে চিকিৎসা প্ৰতিষ্ঠানখনত ৰোগী ভৰ্তি হোৱাৰ সময়ত 10,000 টকা আগধন হিচাপে জমা দিব লাগিব। অৱশ্যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই হঠাৎ চিকিৎসা মাচুল বৃদ্ধি কৰিবলগীয়া হোৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। বিষয়টো সন্দৰ্ভত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে এইদৰে কয়।
যিহেতু ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ অপাৰেশ্যনছ জানুৱাৰী 1 তাৰিখৰ পৰা SCCFৰ হাতলৈ গৈছে, তেওঁলোকে সেইখিনি ৰেট আমাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত অৰ্থাৎ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানতো আনিবলৈ বিবেচনা কৰিছিলে আৰু সেই মৰ্মে আমি পাইলট প্ৰজেক্ট হিচাপে আজিৰ পৰা ইনফেক্ট যোৱাকালিৰ পৰা যোনবিলাক মাচুল আছিলে সেইখিনি অন্তৰ্ভুক্ত কৰিছোঁ। আমি যোনখিনি ছাৰ্ভে কৰি পাইছোঁ আমাৰ ৰাজ্যিক কৰ্পৰেট প্ৰতিষ্ঠানত 95% মানুহে আমাৰ প্ৰাইম মিনিষ্টাৰ জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা বা MMLSY পেচেণ্টে হয়। তো সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰত একো এটা যে কিবা বেলেগ এটা চিটুৱেশ্যন হ'ব এনেকুৱা নহয়। তেওঁলোকৰ কাৰণ পেকেজটো থাকে আৰু পেকেজটো আমি কেতিয়াও এক্সিড নকৰোঁ। বাকী যোনখিনি 5% ৰোগী আহে তেওঁলোকে সাধাৰণতে নিজৰ পকেটৰ পৰাই গোটেই বস্তুখিনি দিব লাগে পইচাখিনি। আৰু ইয়াৰ মাজত কিছুমান ৰোগী থাকে, ধৰক পল চেন্নাইৰ পৰা বা ককিলাবেন হস্পিটেল মুম্বাই বা যিকোনো ডাঙৰ এখন হস্পিটেল প্ৰতিষ্ঠানত বাহিৰত যায়, তেওঁলোকে ঘূৰি আহি বাকীখিনি ট্ৰিটমেণ্ট কৰিব খোজে। তো তেওঁলোকৰ ক্ষেত্ৰত যাৰ মানে PMJY নাই তেওঁলোকে আমাৰ নতুন এটা বৃদ্ধি কৰা গৈছে, কিছুমান ক্ষেত্ৰত বৃদ্ধি হৈছে কিছুমান ক্ষেত্ৰত কমিছে, তো সেইখিনি মাচুল তেওঁলোকেহে দিব লাগিব।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত অসমত চলি থকা পাম ষ্টৰেজ শক্তি প্ৰকল্পসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কস্মিক বিৰলা গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক আদিত্য বিক্ৰম বিৰলাৰ সৈতেও কালি এখন বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিণী নগৰ, চানমাৰীকে ধৰি কেইবাটাও অঞ্চলত বানৰ ফলত পুৱাৰে পৰা যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত পদপথসমূহো পানীৰে বুৰ যোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দিল্লীত অহা 19 আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ 3টা শাখাত 106টা দলে অংশ ল'ব। 17 বছৰ অনুৰ্ধ ল'ৰা, 17 বছৰ অনুৰ্ধ ছোৱালী আৰু ছাব জুনিয়ৰ শাখাত খেলসমূহ অনুষ্ঠিত হ'ব। 25 ছেপ্টেম্বৰলৈ দিল্লী আৰু বেংগালুৰুত চলিবলগীয়া এই প্ৰতিযোগিতা 19 আগষ্টত দিল্লীত 17 বছৰ অনুৰ্ধ শাখাৰ প্ৰতিযোগিতাৰে আৰম্ভ হ'ব। 2 ছেপ্টেম্বৰৰ পৰা বেংগালুৰুত ছাব জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ লগতে 16 ছেপ্টেম্বৰৰ পৰা দিল্লীত প্ৰতিযোগিতাখনৰ 17 বছৰ অনুৰ্ধ ল'ৰা শাখাৰ খেল অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত কেতবোৰ চিকিৎসাৰ মাচুল বৃদ্ধি হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আধাৰ আৰু ভোটাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি নিৰ্বাচন আয়োগৰ বিশেষ ভোটাৰ পুনৰীক্ষণক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে এইদৰে প্ৰকাশ কৰে। এয়া ডি আছাম ট্ৰিবিউন কাকতৰ বাতৰি। অসম গ্ৰন্থমেলা ৰাজ্যৰ 8খন জিলাত 4 মাহ ধৰি চলিব। গুৱাহাটীৰ খানাপাৰাত 14 দিনীয়াকৈ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে সমাগত 79 সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনলৈ মংগলদৈৰ কৃষি উদ্যোগী দীপ্তি চহৰীয়াক আমন্ত্ৰণ জনোৱাৰ বাতৰি আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাত শিক্ষা বিভাগৰ সংসদীয় স্থায়ী সমিতিয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি দেশৰ চৰকাৰী বিদ্যালয়সমূহত 10 লাখ শিক্ষকৰ পদ খালী হৈ থকাৰ বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰহ্মপুত্ৰৰ উপৰিভাগত চীনে নিৰ্মাণ কৰিবলগীয়া বৃহৎ নদীবান্ধক প্ৰত্যাহ্বান জনাই অৰুণাচল প্ৰদেশত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ 700 নৱনিযুক্ত আৰক্ষীজনৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
দক্ষিণ কামৰূপৰ মিৰ্জাৰ নিকটৱৰ্তী জাৰবৰী গাঁৱৰ সৰবৰহী মহিলা প্ৰমীলা দাসৰ যোৱা নিশা মৃত্যু হয়। তেওঁ বিগত কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 64 বছৰ। জাৰবৰী লক্ষ্মী মহিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা তথা জাৰবৰী সাহিত্য সভাৰ সদস্য দাসৰ বিয়োগত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। গুৱাহাটীত IIM স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যত অক্টোবৰৰ পৰা জানুৱাৰীলৈ 8খন গ্ৰন্থমেলাৰ আয়োজন। স্বাধীনতা দিৱসলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি ত্ৰিৰংগ সমলয় কাৰ্যসূচী। বিশিষ্ট সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ আজি দা বিংশ পুণ্যতিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু দিল্লীত 19 আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।